আকৌ শুনিছো ৰণৰ হুংকাৰ লুইতৰ পাৰত আকৌ নিগৰিছে মাত ৰাইজ আজি মৌন কা আজি কৌন বতাহ লগা নাই ৰাইজৰ গা আকৌ শুনিছো ৰণৰ হুংকাৰ লুইতৰ পাৰত আকৌ নিগৰিছে মাত ৰাইজ আজি মৌন মা আজি কৌন বতাহ লগা নাই ৰাইজৰ গা পথাৰতো খেলা মই দেখিলো ৰাজপথ দেখিলো আবেগৰ জুইহালত ভাত সিজা দেখিলো সেয়ে চাগে ভাঙি গল জাতিটোৰ মন কোনে আজি বচাব মোৰ আই অসমী কোনে আজি জগাব মোৰ জাতি নিজেই নিজক যদি জগাই নতুলো আমি ৰখা তলে যাব সঁচাই জাতি মাতি ভেটি নিজেই নিজক যদি জগাই নতুলো আমি ৰখা তলে যাব সঁচাই জাতি মাতি ভেটি ডগা যুঁজ ৰাতি হলে বৰ ভোজ নোৱাৰি বুজিব কাৰো এই মন ভুৱাৰ নচালি নালাগে বহুৱালি নকৰে জাতিয়ে ফটোৱাৰণ প্ৰতাৰণা প্ৰলোভন সেমেকালে সোজা মন নিৰাশ নিমাত সেয়ে চাগে আজি মোৰ জনগণ কাৰ পৰোচনাত কোন আজি নিমাত ভাবিলেই বুকুখন বৰকৈ বিষাই নিজেই নিজক যদি জগাই নতুলো আমি ৰখা তলে যাব সঁচাই জাতি মাতি ভেটি নিজেই নিজক যদি জগাই নতুলো আমি ৰখা তলে যাব সঁচাই জাতি মাতি ভেটি আকৌ শুনিছো ৰণৰ হুংকাৰ লুইতৰ পাৰত আকৌ নিগৰিছে মাত ৰাইজ আজি মৌন কা আজি কৌন বতাহ লগা নাই ৰাইজৰ গা বতাহ লগা নাই ৰাইজৰ গা বতাহ লগা নাই